পাচনীসকলৰ কৰ্ম 24 অধ্যায় দেহাধিপতিৰ আগত পৌলৰ বিচাৰ। পাঁচদিনৰ মূৰত মহাপুৰোহিত অননীয়ই কেইজনমান পৰিচাৰক আৰু ততুল্য নামেৰে এজন উকিলে সৈতে আহি দেহাধিপতিৰ আগত পৌলৰ বিৰুদ্ধে অভিযোগ দিলে। তাৰ পাছত পৌল দেহাধিপতিৰ আগত আহি থিয় হ'ল। ততুল্যই তেওঁক দোষাৰোপ কৰিবলৈ ধৰিলে আৰু দেহাধিপতিক ক'লে, হে মহামহিম ফেলিক্স, আপোনাৰ দ্বাৰাই আমি মহাশান্তি ভোগ কৰিছোঁ আৰু আপোনাৰ দূৰদৰ্শিতাই আমাৰ জাতিলৈ অনেক উন্নতি সাধন কৰিছে। সকলোকে ইয়াক সম্পূৰ্ণ কৃতজ্ঞতাৰে স্বীকাৰ কৰিছোঁ। গতিকে আপোনাৰ অধিক সময় আমি যেন নলওঁ এইকাৰণে নিবেদন কৰোঁ। আপুনি অনুগ্ৰহ কৰি নম্ৰ হৈ আমাৰ অলপ কথা শুনক, কিয়নো আমি দেখিবলৈ পালোঁ যে এই মানুহটো মহামাৰী স্বৰূপ আৰু গোটেই জগত নিবাসী ইহুদীসকলৰ মাজত ৰাজদ্ৰোহ কৰাওতা আৰু নাচৰতীসকলৰ দলৰ অগ্ৰণী। ইয়াৰ বাহিৰেও ই মন্দিৰ অশুচি কৰিবলৈ চেষ্টা কৰিছিল, সেইবাবে আমি তাক আটক কৰি ৰাখিলোঁ। কিন্তু প্ৰধান সেনাপতি লুচিঅ আহি বৰ বলেৰে আমাৰ হাতৰ পৰা পৌলক কঢ়ি আনিলে। আপুনি যেতিয়া সুদবিচাৰত পৌলক প্ৰশ্ন কৰিব, তেতিয়া আমি যি যি অপবাদ এওঁক দিছোঁ সেই বিষয়ে সকলো বুজিব পাৰিব। তাতে ইহুদীসকলেও একলগ হৈ পৌলক দোষাৰোপ কৰিলে আৰু এইবোৰ কথা সঁচা বুলি ক'লে। পাছত দেহাধিপতিয়ে পৌলক ক'বলৈ সংকেত দিলে। পৌলে ক'বলৈ আৰম্ভ কৰিলে, আপুনি অনেক বছৰৰ পৰা এই বাট জাতিৰ বিচাৰকৰ্তা হৈ আছে। ইয়াকে জানি মই হৰ্ষিত মনেৰে নিজৰ পক্ষে উত্তৰ দিব খুজিছোঁ, কাৰণ অনুসন্ধান কৰিলে আপুনি জানিব পাৰিব যে মই ভজনা কৰিবলৈ জিৰচালেমলৈ যোৱা আজি 12 দিন মাথো হৈছে। তাত এওঁলোকে মন্দিৰত বা নামঘৰত বা নগৰতেই হওক কোনো ব্যক্তিৰ সৈতে মোক বাট বিচাৰ বা লোকসকলক উচতাই উত্তেজিত কৰি অশান্তি সৃষ্টি কৰাও কোনেও দেখা নাই। আৰু এতিয়া যি যি অপবাদ মোক দিছে এই বিষয়ে একো প্ৰমাণ আপোনাৰ আগত দিব নোৱাৰে। কিন্তু আপোনাৰ আগত মই ইয়াকে স্বীকাৰ কৰোঁ যে বিধান শাস্ত্ৰত লিখাৰ দৰে সকলো কথা পালন কৰি এখেতসকলে যি পথক বিধৰ্ম বোলে সেই পথ অনুসাৰে মই ওপৰ পুৰুষসকলৰ ঈশ্বৰৰ আৰাধনা কৰোঁ আৰু ভাওবাদীসকলৰ পুস্তকত যি যি লিখা আছে সেই সকলোকে বিশ্বাস কৰোঁ আৰু ধাৰ্মিক অধাৰ্মিক এই দুবিধ লোকৰ পুনৰুত্থান হ'ব বুলি এখেতসকলে যি আশাৰে বাট চাই আছে ঈশ্বৰত ময়ো সেই আশা কৰোঁ। এইকাৰণে ঈশ্বৰলৈ আৰু মানুহলৈ নিৰ্বিঘ্নে বিবেক ৰক্ষা কৰিবলৈ ময়ো সদায় যত্ন কৰি আছোঁ। এতিয়া কিছু বছৰৰ মূৰত মই নিজৰ জাতিৰ মানুহক দান আনি দিবৰ বাবে আৰু নৈবদ্য উৎসৰ্গ কৰিবলৈ আহিলোঁ। এতিয়া সেই কাৰ্যতে এছিয়াৰ কিছুমান ইহুদী লোকেহে মোক জিৰচালেম মন্দিৰত সুস্বীকৃত উৎসৱত পালে। মোৰ লগত আন কোনো ব্যক্তিও নাই, কিন্তু এখেতসকলেহে সুৰা মোৰা লগালে। ইয়াৰ উপৰি মোৰ অসীতে যদি এখেতসকলৰ কোনো কথা আছিল, তেনেহ'লে আপোনাৰ ওচৰত ব্যক্তিসমূহে নিজে আহি গোচৰ দিব লাগিছিল, নাইবা মই মহাসভাৰ আগত থিয় হৈ থাকোঁতে এই একেই লোকসমূহে মোৰ কি দুখ পালে সেই বিষয়ে এখেতসকলে নিজেই কোৱা উচিত আছিল। নহ'লে এতিয়া যি বিষয়ৰ কথা মই আপোনাৰ আগত চিঞৰি কৈছোঁ, তেনেদৰে মৃতসকলৰ পুনৰুত্থানৰ বিষয়ে আজি আপোনালোকৰ আগত মোৰ সুদবিচাৰ হৈছে। ফিলিক্সে সেই পথৰ বিষয়ে ভালকৈ জনা বাবে সুদবিচাৰ স্থগিত ৰাখি তেওঁলোকক ক'লে, লুচিঅ হাজাৰ সেনাপতি জেৰুচালেমৰ পৰা আহিলে আপোনালোকৰ এই কথা সম্পূৰ্ণকৈ জানিব পাৰিম। পাছত পৌলক পহৰা দিবলৈ কিন্তু মৰমেৰে আৰু সেৱা কৰিবলৈ অহা তেওঁৰ আত্মীয়ৰ সকলক নিষেধ নকৰিবলৈ তেওঁ এশৰ সেনাপতিক আজ্ঞা দিলে। কিছুদিনৰ পাছত ফিলিক্সে দ্ৰুচিলা নামৰ তেওঁৰ ইহুদী ভাৰজাৰ সৈতে আহি পৌলক মতাই আনি খ্ৰীষ্ট যীশুৰ যি বিশ্বাস সেই বিষয়ে তেওঁৰ পৰা শুনিলে। তেওঁ ধাৰ্মিকতা, ইন্দ্ৰিয় দমন আৰু ভৱিষ্যতে সুদবিচাৰৰ বিষয়ে যুক্তি দেখুৱাওঁতে ফিলিক্সে ত্ৰাসযুক্ত হৈ উত্তৰ দিলে, এতিয়া সম্প্ৰীতি যোৱা, মই আজৰি পালে পাছত তোমাক মতাই আনিম। আৰু পৌলে তেওঁক ধন দিব বুলি তেওঁ আশা কৰি ঘনে ঘনে তেওঁক মতাই কথোপকথন কৰিলে। কিন্তু দুবছৰৰ মূৰত পৰকীয় খ্ৰীষ্টে ফিলিক্সৰ পদ পালে। তাতে ফিলিক্সে ইহুদীসকলৰ প্ৰিয়পাত্ৰ হ'বলৈ ইচ্ছা কৰি তেওঁ পৌলক ৰখীয়াৰ অধীনত থৈ গ'ল।